এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানত 1200গৰাকী শিল্পীয়ে বিশ্ববন্দিত শিল্পীগৰাকীৰ কণ্ঠৰ 14টা গীতৰ বচা বচা অংশ সমস্তৰে পৰিৱেশন কৰি নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। এই অনুষ্ঠানতে শ্ৰীমোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ডঃ ভূপেন হাজৰিকা স্মাৰক 100টকীয়া মুদ্ৰা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে অসম চৰকাৰৰ তত্বাৱধানত অনুৰাধা শৰ্মা পূজাৰীয়ে সংকলন কৰা ডঃ ভূপেন হাজৰিকাৰ জীৱনী গ্ৰন্থখন উন্মোচন কৰে। নিজৰ ভাষণত শ্ৰীমোদীয়ে কিংবদন্তী শিল্পীগৰাকীৰ অবিস্মৰণীয় প্ৰতিভাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ লগতে অসম চৰকাৰক এই সুন্দৰ অনুষ্ঠানৰ আয়োজনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ এই অনুষ্ঠানত উপস্থিত হৈ ধন্য হৈছে বুলি মত প্ৰকাশ কৰে। সংগীতত ভাৰতৰ স্বপ্নক সংযোজন কৰা গীতেৰে প্ৰবহমান পবিত্ৰ গংগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ লহৰ তোলা শিল্পীগৰাকীয়ে মানুহৰ মনৰ সংবেদনশীলতাক প্ৰতিভাত কৰি তুলিছিল বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শিল্পীগৰাকীৰ শতবৰ্ষ উদযাপনৰ জৰিয়তে চৰকাৰে মহান শিল্পীগৰাকীৰ গীত আৰু বিশ্বজনীন চিন্তাধাৰাক বিশ্বৰ প্ৰতিজন মানুহৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে বুলিও তেওঁ মন্তব্য কৰে। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা, ভূপেন হাজৰিকাৰ পৰিয়ালৰ সদস্যসকলৰ লগতে অসমৰ সমাজৰ আৰু সাংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে আজি নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালত কটাব। এই ভ্ৰমণকালতে অসমৰ 18,530 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা তেওঁ স্থাপন কৰিব। তেওঁ কাইলৈ মঙলদৈত প্ৰায় 576 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া দৰং চিকিৎসা মহাবিদ্যালয়, এখন GNM স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ভাৰ্চুৱেল পদ্ধতিৰে প্ৰায় 7,000 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া নাৰেংগী কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে কাইলৈ গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে শোধনাগাৰটোৰ নতুন পলি প্ৰপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰিব। এই সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে নুমলীগড়ত আজি এখন সংবাদমেল সম্বোধন কৰে। তেওঁ কয় যে 5,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পই বছৰি 5,00,000 টন বাঁহৰ পৰা 50,000 টন ইথানল উৎপাদন কৰিব। প্ৰধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক মনীষ গোস্বামী আৰু এমটনৰ পৰামৰ্শদাতা বসন্ত বৰঠাকুৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুধাকণ্ঠৰ শতবৰ্ষ উদযাপনৰ অনুষ্ঠানত দিয়া ভাষণৰ লগতে তেওঁৰ ভ্ৰমণসূচীত আলোকপাত কৰে। শ্ৰীমোদীয়ে ৰাজ্যখনৰ যোগাযোগ আৰু পৰিবহণৰ ক্ষেত্ৰত আৰোপ কৰা গুৰুত্বৰ লগতে কাইলৈ নুমলীগড়ত শুভাৰম্ভ কৰিবলগীয়া বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পৰ বিষয়ে তেওঁলোকে আলোকপাত কৰে। তেওঁলোকে কয় যে বাঁহৰ পৰা ইথানল উৎপাদন কৰিবলগীয়া এয়া বিশ্বৰ প্ৰথমটো প্ৰকল্প আৰু এই প্ৰকল্পৰ জৰিয়তে অসম অৰ্থনৈতিক ক্ষেত্ৰত লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। পথ অভিযান্ত্ৰিক বিষয়ৰ পৰামৰ্শদাতা ত্ৰিদীপ চাংমায়ে টেলিফোনযোগে অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া নাৰেংগী কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এটা ঠিকাদাৰী প্ৰতিষ্ঠানে ৰূপায়ণ কৰিবলগীয়া নাৰেংগী কুৰুৱা সংযোগী প্ৰকল্পটো 4 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। অনুষ্ঠানৰ আগ ধৰি আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ অনুষ্ঠানত অংশ লৈ অভিভূত হোৱা বুলি কৰা মন্তব্যৰ বিষয়ে উল্লেখ কৰে। আকাশবাণীৰ ইম্ফলৰ সংবাদদাতাগৰাকীয়ে টেলিফোনযোগে সংযুক্ত হৈ আজি প্ৰধানমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণৰ ইতিবাচক দিশ সম্পৰ্কে মন্তব্য কৰে। কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে বৰপেটা জিলা কৰ্কট কেন্দ্ৰত HPV নামৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আজি অনুষ্ঠিত হয়। কেন্দ্ৰটোৰ চিকিৎসা সঞ্চালক ডাঃ অপূৰ্ব কলিতাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই প্ৰতিষেধকৰ জৰিয়তে মহিলাৰ জৰায়ুৰ কৰ্কট ৰোগ বিশেষভাৱে প্ৰতিৰোধ কৰিব পৰা যাব বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰিছে। পুৰুষকো এই প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলিও তেওঁ কয়। এই প্ৰতিষেধকৰ জৰিয়তে মুখগহ্বৰকে ধৰি আন কেইবাবিধৰো কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰিব বুলি ডাঃ কলিতাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে 9 বছৰৰ পৰা 14 বছৰ বয়সৰ কিশোৰ কিশোৰীয়ে ছমাহৰ বিৰতিত দুপালি প্ৰতিষেধক ল'ব লাগিব। আনহাতে 14 বছৰৰ পৰা 26 বছৰৰ ভিতৰৰ লোকসকলে ছমাহৰ বিৰতিত 3 পালিকৈ এই প্ৰতিষেধক ল'ব পাৰিব। গোৱালপাৰা জিলাৰ আগিয়াৰ JN মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা শ্বহীদ নিধাৰুৰাম ৰাজবংশী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। বঙাইগাঁৱৰ মাটিয়া ফুটবল দল আৰু কৃষ্ণাৰ হাৰিমুৰা ফুটবল দলৰ মাজত প্ৰতিযোগিতাৰ প্ৰথমখন খেল অনুষ্ঠিত হয়। উদ্বোধনী খেলত মাটিয়া দলে হাৰিমুৰা দলক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।